আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। শ্বহীদ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰৰ উদ্বোধন কৰিব। অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদৰ স্মৃতিত 170 কোটি টকা ব্যয়েৰে 150 বিঘাৰ অধিক ভূমি সামৰি এই স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ স্তম্ভ সাজি উলিওৱা হৈছে। কালি মুখ্যমন্ত্ৰীয়ে স্মাৰক ক্ষেত্ৰত শ্বহীদ প্ৰণাম জ্যোতি প্ৰজ্বলন কৰে, লগতে 860 গছি বন্তি প্ৰজ্বলন কৰি অসম আন্দোলনৰ বীৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰা হয়। মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, বিমল বৰা, পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ উপৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া কালি উপস্থিত থাকে। সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি ডঃ শৰ্মাই কয় যে স্মাৰক ক্ষেত্ৰখন অসমীয়া জাতি বিশ্বৰ বুকুত গৌৰৱেৰে জীয়াই থকাৰ সংকল্পৰ এটা প্ৰতীক আৰু জাতিৰ বাবে প্ৰেৰণাৰ কেন্দ্ৰ হৈ থাকিব। মুখ্যমন্ত্ৰীয়ে লগতে শ্বহীদ স্মাৰক ক্ষেত্ৰৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ উপৰি ৰাজ্যৰ সকলো জিলা তথা সমজিলা সদৰত আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীত সকলোকে ভাগ লবলৈ আহান জনায়। শ্বহীদ দিৱসৰ আজিৰ কেন্দ্ৰীয় কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ কাৰ্যসূচীত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত গান্ধী খেলপথাৰ কৌৰীটোলত অনুষ্ঠিত হৈছে। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াকে ধৰি নগাঁও জিলা আয়ুক্ত, নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্যকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। সন্ধিয়ালৈ সন্মিলিত শিল্পী সমাজ কলিয়াবৰৰ দ্বাৰা পাৰিজাত হৰণ ভাওনা পৰিৱেশন কৰা হ'ব। ৰাজ্যৰ কেইবাখনো জিলাত গাহৰিৰ দেহত ছোৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত জিলাসমূহত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই জিলাসমূহত গাহৰি মাংসৰ ক্ৰয় বিক্ৰী আৰু সৰবৰাহ নিষিদ্ধ কৰাৰ লগতে সংক্ৰমিত এলেকাৰ গাহৰিক নিধন কৰা হৈছে। মাজুলী জিলা প্ৰশাসন আৰু জিলা পশু চিকিৎসা বিভাগে এই ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সতৰ্কতা জাৰি কৰিছে। জিলাখনত অনিৰ্দিষ্টকাললৈ গাহৰি মাংসৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জিলা প্ৰশাসন আৰু পশু চিকিৎসা বিভাগে এই আইন অমান্য কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি প্ৰকাশ কৰিছে।
মাজুলী জিলাত ইতিমধ্যে আফ্ৰিকান চোৱাইন ফিভাৰৰ বেমাৰ চিনাক্তকৰণ হোৱাৰ পৰিপ্ৰেক্ষিতত অন্যান্য 7খন জিলাত যিহেতু গাহৰি মাংস নিষিদ্ধ কৰিছে, মাজুলীতে প্ৰশাসনৰ তৰফৰ পৰা গাহৰি মাংস বিক্ৰী কৰা নিষেধাজ্ঞা ইতিমধ্যে আয়োগ কৰা হৈছে। সেইটো আচলতে প্ৰশাসনীয় কথা, পুলিচ প্ৰশাসন বা চিভিল প্ৰশাসনে তেওঁলোকে সেইখিনি ব্যৱস্থা কৰিব। যিহেতু আমাৰ ইয়াত অৰ্গেনাইজ কোনো শ্লটাৰ হাউচ নাই, তথাপিও ক'ৰবাত যদি কোনোবা কেনেবাকৈ দোকান পোহাৰত বিক্ৰী কৰি নিয়মমতে থাকিব নালাগে, যদি থাকিছে তেতিয়াহ'লে পুলিচ প্ৰশাসনে সেইখিনি নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব।
প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত কালি ৰাজ্যৰ হিতাধিকাৰীসকলক মঞ্জুৰি পত্ৰ বিতৰণৰ ৰাজ্যিক কাৰ্যসূচী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বকুৰ গান্ধী ময়দানত উদ্বোধন কৰে। 2025-26 বৰ্ষৰ বাবে 3 লাখৰ অধিক হিতাধিকাৰীক এই মঞ্জুৰি পত্ৰ প্ৰদান কৰা হ'ব। কেন্দ্ৰীয়ভাৱে বকুত আয়োজিত বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয় যে আঁচনিৰ অধীনত চৰকাৰে বহুসংখ্যক নতুন হিতাধিকাৰীকো অন্তৰ্ভুক্ত কৰিব। পূৰ্বে অতি ন্যূনতম পৰিমাণত আবণ্টন কৰা ধনৰাশিৰ তুলনাত বৰ্তমান চৰকাৰে আঁচনিৰ ঘৰ নিৰ্মাণৰ বাবে হিতাধিকাৰীসকলক 1.5 লাখকৈ টকা দিয়াটো তাৎপৰ্যপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে। যোৰহাট জিলাৰ 4টা বিধানসভা সমষ্টিতো এই অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। লখিমপুৰ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ মঞ্জুৰি পত্ৰ মুঠ 458টা পৰিয়ালৰ হাতত অৰ্পণ কৰা হয়। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত কালি গুৱাহাটীত অনুষ্ঠিত এখন চিন্তন বৈঠকত 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটে বিধানসভাত দাখিল কৰাৰ প্ৰতিবেদনক লৈ আলোচনা কৰা হয়। আলোচনাৰ অন্তত বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি সংগঠনটোৰ নেতা বসন্ত গগৈয়ে কয় যে এই প্ৰতিবেদনত টাই আহোম জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত জনগোষ্ঠীটো সামাজিক আৰু ৰাজনৈতিক দিশত কিদৰে সুৰক্ষিত হ'ব সেয়া চালি জাৰি চাবলৈ অসম চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোহাঁইক অধ্যক্ষ হিচাপে এখন 21জনীয়া উচ্চস্তৰীয় সমিতি গঠন কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। আমাৰ এতিয়াৰ বাতৰি পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।